এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আজি আছে, পশ্চিম সীমান্তত পাকিস্তানে যোৱা মাজনিশাৰে পৰা চলোৱা 36টা আক্ৰমণ ভাৰতীয় বাহিনীৰ দ্বাৰা প্ৰতিহত, ভূপতিত পাকিস্তানী ড্ৰোন তুৰস্কত নিৰ্মিত বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ। দেশৰ পশ্চিমবংগৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সম্পৰ্কত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰ্যালোচনা। সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তিবিশেষক প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ প্ৰত্যক্ষ আৰু পোনপটীয়া প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আহ্বান। সাম্প্ৰতিক পৰিস্থিতিত জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী কাইলৈৰ পৰা বাতিলৰ নিৰ্দেশ। আৰু চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে বাতিলৰ ঘোষণা। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। পাকিস্তানে আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিমবংগৰ জম্মু আৰু কাশ্মীৰৰ লেহৰ পৰা গুজৰাটৰ ছাৰ ক্ৰিকলৈকে সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36খন স্থানত গুৰুকামান আৰু অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰিও পাকিস্তানে কেইবাটাও অঞ্চলত ড্ৰোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সুমাই সশস্ত্ৰ বাহিনীৰ ঘাটি আৰু গুৰুদ্বাৰাকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ বাসগৃহ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে। ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰক্ষা প্ৰণালী আৰু আন সামৰিক উপায়েৰে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হয়। আজি বিয়লি নতুন দিল্লীত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। সামৰিক বিষয়া দুগৰাকীয়ে কয় যে পাকিস্তানে এই আক্ৰমণত ব্যৱহাৰ কৰা কেইবাখনো ড্ৰোন ভাৰতে ভূপতিত কৰে। প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা এই ড্ৰোনকেইখন তুৰস্কত তৈয়াৰ কৰা ড্ৰোন বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ উপৰিও পাকিস্তানে যোৱা নিশা পঞ্জাৱৰ ভাটিন্দাত থকা সেনাবাহিনীৰ এটা ঘাটিকো আক্ৰমণ কৰাৰ চেষ্টা চলায়। এই মানৱবিহীন যানখনো ভূপতিত কৰা হয়। পাকিস্তানৰ এই দায়িত্ব জ্ঞানহীন আক্ৰমণক কেইবাজনো ভাৰতীয় সৈন্য আৰু অসামৰিক লোক হতাহত হৈছে। কৰ্ণেল কুৰেশ্বীয়ে কয় যে পাকিস্তানে যোৱা নিশা প্ৰায় 300-400 ড্ৰোন ব্যৱহাৰ কৰিছিল আৰু ভাৰতীয় বাহিনীসমূহে এইসমূহক গতিশীল আৰু ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ প্ৰণালীৰে প্ৰতিহত আৰু ধবংস কৰে। ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য আহৰণ কৰাৰ বাবেই এই আক্ৰমণ চলোৱা হৈছিল বুলি কৰ্ণেল কুৰেশ্বীয়ে প্ৰকাশ কৰে।
8-9 মে 2025 কি মধ্য ৰাত্ৰি কো পাকিস্তানী সেনানে সৈন্য বুনিয়াদী ঢাঞ্চে কো নিশানা বনানে কে ইৰাদে সে পুৰী পশ্চিমী সেনা পৰ ভাৰতীয় বায়ু ক্ষেত্ৰ কা কই বাৰ উলংঘন কিয়া। ইহী নহী বল্কি পাকিস্তানী সেনানে নিয়ন্ত্রণ রেখা পর ভারী ক্যালিবর বালে হথিয়ারো সে গোলিবারি ভি কি। আন্তরাষ্ট্রীয় সীমা ও নিয়ন্ত্রণ রেখা পর লে সে লেকর সর ক্রিক তক 36 স্থানো পর 300-400 লগভগ ড্রোনো কা ইস্তেমাল ঘুসপ্যাঠ কা প্রয়াস করনে কে লিয়ে কিয়া গয়া। ভারতীয় সশস্ত্র বলো নে কাইনেটিক বা নন কাইনেটিক সাধনো কা উপয়োগ করকে ইনমে সে কই ড্রোনস কো মার গিরায়া। ইতনে বড়ে পৈমানে পর হওয়াই ঘুসপ্যাঠো কা সম্ভাবিত উদ্দেশ্য বায়ু রক্ষা প্রণালিও কা परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं।
উইং কমাণ্ডাৰ ভূমিকা সিঙে কয় যে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিস্থিতি সত্বেও পাকিস্তানে ইয়াৰ যাত্ৰীবাহী বিমান সেৱা বন্ধ কৰা নাই। কালি লাহোৰ আৰু কৰাচীৰ মাজত চলাচল কৰা এখন এয়াৰবাছ 320 বিমান পাকিস্তানৰ আকাশমাৰ্গত সন্ধিয়া 7 বজাৰ পৰা নিশা 9:30 বজাৰ ভিতৰত দেখা পাই ভাৰতে সংযমৰ পৰিচয় দি নিজৰ ড্ৰোন আক্ৰমণ স্থগিত ৰাখে।
On the intervening night of 8-9 May 2025, Pakistan military carried out multiple violations of Indian airspace along the entire western border with an intent to target military infrastructure. Pakistan military also resorted to firing of heavy caliber weapons along the line of control. Along the international border and line of control, drone intrusions were attempted from Leh to Sir Creek at 36 locations with approximately 300 to 400 drones. Indian Armed Forces brought down a number of these drones using kinetic and non-kinetic means. The possible purpose of these large-scale aerial intrusions were to test the AD systems and gather intelligence. Forensic examination of the drone debris is being undertaken. Later in the night, an armed UAV of Pakistan attempted to target Bhatinda military station, which was detected and neutralized. In response to the Pakistani attack, armed drones were launched at 4 air defense sites in Pakistan, One of the drones was able to destroy an AD radar.
বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে পাকিস্তানৰ যোৱা নিশা আৰু আজিৰ কাৰ্যকলাপসমূহক অতিশয় উচতনিমূলক বুলি আখ্যা দিয়ে আৰু ইয়াক দুই দেশৰ মাজৰ পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ প্ৰয়াস বুলি মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তানৰ এই আগ্ৰাসনৰ ভাৰতে সমানুপাতিক আৰু পৰ্যাপ্ত প্ৰত্যুত্তৰ দিয়াৰ লগতে ভাৰতে এই সময়তো এখন দায়িত্বশীল ৰাষ্ট্ৰৰ দৰে আচৰণ কৰিছে। তেওঁ লগতে কয় যে পাকিস্তানে পুঞ্চৰ এটা গুৰুদ্বাৰাত গোলাবৰ্ষণ কৰাৰ ফলত এজন লোক নিহত আৰু শিশুকে ধৰি কেইবাজনো লোক আহত হৈছে। ইয়ে পাকিস্তানৰ D4ৰ কথাকে প্ৰমাণ কৰিছে বুলি মিস্ত্ৰীয়ে উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিবগৰাকীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নানকান চাহিব সংযোগী কাৰ্টাৰপুৰ কৰিডৰ সাময়িকভাৱে বন্ধ কৰা হৈছে। আজি হ'বলগীয়া আন্তৰ্জাতিক মুদ্ৰানিধি চমুকৈ IMF বৈঠকত ভাৰতে পাকিস্তানৰ পূৰ্বৰ IMF ঋণ মকুব কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলিও মিস্ত্ৰীয়ে প্ৰকাশ কৰে।
At Indian cities and civilian infrastructure, in addition to some military targets. The Indian armed forces responded proportionately, adequately, and responsibly. What I want to underline is that the official and blatantly farcical denial of these attacks that Pakistan carried out by the Pakistani state machinery is yet another example of their duplicity and the new depths that they are plumbing in their quest for disinformation. The other point in the same vein is Pakistani claims that they did not target or attack any religious places. You would recall that yesterday I shared with you an incident related to the attack on a Gurdwara in Poonch. Instead of owning up to these attacks, Pakistan made the preposterous and outrageous claim that it was the Indian Armed Forces and the Indian Air Force that was targeting cities like Amritsar and trying to put the blame on Pakistan. This is nothing but a desperate attempt by Pakistan to disown its acts of aggression. But it is also true to type in its effort to deceive and mislead the world.
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিমবংগৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সম্পৰ্কত সশস্ত্ৰ বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ু সেনাধ্যক্ষ এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং আৰু নৌ সেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা সচিব আৰ কে সিঙো উপস্থিত আছিল। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সীমান্ত নিৰাপত্তা বাহিনী BSF, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা সংস্থাৰ মুৰববী কেইগৰাকীৰ সৈতে আন এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্ৰুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃ মন্ত্ৰালয়ৰ সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডাই আজি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰকাশ কৰা অনুসৰি ATM, নগদ ধন জমা কৰা আৰু ধন উলিওৱা মেচিন তথা সকলো ধৰণৰ ডিজিটেল সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে আৰু জনসাধাৰণৰ বাবে এই সেৱা উপলব্ধ হৈ আছে। বেংকসমূহে অপ্ৰমাণিত তথ্যৰ ওপৰত ভৰসা নকৰিবলৈ গ্ৰাহকসকলক আহান জনাইছে। আনহাতে ইণ্ডিয়ান অইল কৰ্পৰেচনে সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি আশ্বাস দিছে। সংস্থাটোৱে লগতে জনসাধাৰণক অপ্ৰয়োজনীয়ভাৱে ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল, এতিয়াও আছে।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি। বৰ্তমান সময়ত উৰা বাতৰিত কাণ আৰু চকু নিদিব।
সামাজিক মাধ্যমত অহা অকৰ্তৃত্বশীল আৰু অপ্ৰমাণীকৃত বাতৰি ফৰৱাৰ্ড নকৰিব। অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে সকলো সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তি বিশেষক প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ প্ৰত্যক্ষ আৰু পোনপটীয়া প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পূৰ্বৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে এনেধৰণৰ স্পৰ্শকাতৰ আৰু নিৰ্দিষ্ট সূত্ৰ আধাৰিত তথ্যৰ উন্মোচনে প্ৰতিৰক্ষা অভিযানত ব্যাঘাত জন্মোৱাৰ উপৰিও জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। মন্ত্ৰালয়ে কাৰ্গিল যুদ্ধ, 26/11 সন্ত্ৰাসবাদী আক্ৰমণ আৰু কান্দাহাৰ বিমান হাইজেকৰ দৰে পূৰ্বৰ কিছু ঘটনাৰ বিষয়ে উল্লেখ কৰি আগতীয়া আৰু বিভ্ৰান্তিকৰ তথ্য আনিব পৰা বিপদৰ বিষয়ে আঙুলিয়াই দিয়ে। মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীত প্ৰকাশ কৰা মতে কেৱল টেলিভিছন নেটৱৰ্ক সংশোধনী নিয়মৰ অধীনত কেৱল স্বীকৃতিপ্ৰাপ্ত চৰকাৰী কাৰ্যালয়কহে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত পৰ্যায়ক্ৰমে তথ্য প্ৰচাৰ কৰাৰ অনুমতি দিয়া হয়। ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্ৰশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী কাইলৈৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যত পূৰ্বে নিৰ্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছিল। দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাক সন্মান জনাই লখিমপুৰ জিলাৰ ঢকুৱাখনাবাসী আৰু ফাট বিহু সমিতিয়ে ফাট বিহুৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ফাট বিহুৰ প্ৰতীকী উন্মোচন আজি অনুষ্ঠিত হয় যদিও বাকী থকা অনুষ্ঠানসমূহ সন্ধিয়াৰ আগে আগে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়। ফাট বিহু উপলক্ষে কাইলৈ আৰু পৰহিলৈ নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰা হৈছে বুলি ফাট বিহু সমিতি, ঢকুৱাখনা আৰু উদযাপন সমিতি 2025ৰ পৰা জানিবলৈ দিয়া হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰতি ঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰিলে কৰাৰ বাবে আমাৰ কেন্দ্ৰৰ কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি পুৱা 9 বজাত প্ৰচাৰিত হ'বলগীয়া পুৱাৰ আঞ্চলিক বাতৰি কাইলৈৰ পৰা 9:20ৰ পৰা প্ৰচাৰিত হ'ব। আজিৰে পৰা নিশাৰ আঞ্চলিক বাতৰি 9:25ৰ পৰিৱৰ্তে নিশা 10 বজাত প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটীৰ মুখ্য বাতৰিৰ সময়ৰো সালসলনি ঘটোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ মৃদুস্মিতা। সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দুৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰিবলগীয়া বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ কাইলৈ নিশা 8:20ৰ পৰা 8:45ৰলৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই, অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্ৰাক্তন ঘোষক কীৰ্তিকমল ভূঞাই এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰৱৰ্তী অংশ পৰহিলৈ নিশা একে সময়তে শুনিবলৈ পাব। এই অনুষ্ঠানৰ উপস্থাপন, পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানসূচীৰ জৰুৰী পৰিৱৰ্তনৰ বাবে অহা 11 মে' দেওবাৰে সন্ধিয়া 7:45ত প্ৰচাৰিত হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰিত নহয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সামৰিক গতিবিধি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ কাশ্মীৰ খণ্ডত শেহতীয়াকৈ সীমান্ত এলেকাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে BCCIয়ে এই সিদ্ধান্ত লয়। যোৰহাটৰ স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কমলা বেজবৰুৱা সোঁৱৰণী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পদ্মনাথ কটকীৰ আজি পুৱা গুৱাহাটীৰ লখৰাৰ বাসভৱনত দেহাৱসান ঘটে। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰো প্ৰাক্তন অধ্যাপক কটকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 90 বছৰ। পশ্চিম সীমান্তত পাকিস্তানে যোৱা মাজনিশাৰে পৰা চলোৱা 36টা আক্ৰমণ ভাৰতীয় বাহিনীৰ দ্বাৰা প্ৰতিহত, ভূপতিত পাকিস্তানী ড্ৰোন তুৰস্কত নিৰ্মিত বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ। দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সম্পৰ্কত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰ্যালোচনা। সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তি বিশেষক প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ প্ৰত্যক্ষ আৰু পোনপটীয়া প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আহান। সাম্প্ৰতিক পৰিস্থিতিত জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী কাইলৈৰ পৰা বাতিলৰ নিৰ্দেশ। আৰু চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে বাতিলৰ ঘোষণা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।